এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে দিনৰ 11 বজাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ভাৰত বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত শেহতীয়াকৈ সৃষ্টি হোৱা উদ্বেগৰ পৰিপ্ৰেক্ষিতত অসম আৰু বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলসমূহত বিশেষ সতৰ্কতা জাৰি কৰা হৈছে। প্ৰতিবেশী ৰাষ্ট্ৰখনত শেহতীয়াকৈ মৌলবাদী শক্তিৰ উত্থানৰ ফলত দুয়ো দেশৰ পাৰস্পৰিক সম্পৰ্কৰ কিছু অৱনতি ঘটিছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে কালি দিল্লীত থকা বাংলাদেশৰ উচ্চায়ুক্ত ৰিয়াজ হামিদুল্লাক আলোচনাৰ বাবে তলব কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে শেহতীয়াকৈ বাংলাদেশত এখন প্ৰতিবাদী সভাত দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ঘনিষ্ঠ এজন ৰাজনৈতিক নেতাই ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলক বিচ্ছিন্ন কৰাৰ ভাবুকি দিয়াৰ পাছতে দেশখনৰ উচ্চায়ুক্তক তলব কৰা হয়। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টিকাৰী কেতবোৰ বিষয়ত বাংলাদেশৰ উচ্চায়ুক্তগৰাকীৰ দৃষ্টি আকৰ্ষণ কৰোৱা হয়। কেন্দ্ৰীয় চৰকাৰে বাংলাদেশত ভাৰত বিৰোধী কাৰ্যকলাপ নীৰৱ দৰ্শক হৈ সহ্য নকৰে বুলিও উচ্চায়ুক্তগৰাকীক স্পষ্ট কৰি দিয়ে। কালি বাংলাদেশৰ ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত একাংশ দুষ্কৃতিকাৰীয়ে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত উচ্চায়োগৰ নিৰাপত্তা ব্যৱস্থাও শক্তিশালী কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে দেশখনৰ যমুনাত থকা ভাৰতীয় ভিছা কাৰ্যালয় অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। উল্লেখযোগ্য যে 16 ডিচেম্বৰত 1971 চনৰ বাংলাদেশ মুক্তিযুদ্ধৰ বিজয় উৎসৱ উদযাপনৰ পাছতে ভাৰতে প্ৰতিবেশী ৰাষ্ট্ৰখনৰ কেতবোৰ কুটাঘাতকাৰী শক্তিৰ কাম কাজৰ প্ৰতি লক্ষ্য ৰাখি এই কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটা 2025ৰ গ্ৰুপ ফ'ৰত অসমে প্ৰথম পুৰস্কাৰ লাভ কৰিছে। শক্তি মন্ত্ৰালয়ৰ ব্যুৰ অব এনাৰ্জি এফিচিয়েন্সি আগবঢ়োৱা এই বঁটাটো অসম চৰকাৰক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আনুষ্ঠানিকভাৱে প্ৰদান কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই সফলতাৰ কথা প্ৰকাশ কৰাৰ লগতে এনে স্বীকৃতিয়ে শক্তি সংৰক্ষণ আৰু সেউজ ভৱিষ্যত নিশ্চিত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰা বুলি উল্লেখ কৰিছে। বিশ্বনাথ জিলা প্ৰশাসনে কালি চতিয়াত অভিযান চলাই অবৈধভাৱে খাদ্য সামগ্ৰী মজুত কৰি ৰখা এখন চৰকাৰী সুলভ মূল্যৰ দোকান চিল কৰে। চতিয়াৰ অশোক চাহু নামৰ সুলভ মূল্যৰ এজেণ্টগৰাকীয়ে দোকানত অবৈধভাৱে বুজন পৰিমাণৰ চাউল চেনি আদি ৰখাৰ অভিযোগত দোকানখন চিল কৰা হয়। এই অভিযান সন্দৰ্ভত জিলাখনৰ সহকাৰী আয়ুক্ত পুষ্পাংকৰ পাটিলে এইদৰে কয়।
আমি এটা ৰুটিন চেকত গৈছিলো, মানে 1 নম্বৰ চতিয়াৰ যিমানখিনি আছে গোটেইখিনিত গৈছিলো। পুৰণি চেণ্টাৰত এটা অশোক চাহু নামৰ এজন এজেণ্টৰ দোকানত যেতিয়া গলো, তেতিয়া তেওঁৰ দোকানখনতে চাওঁতে অলপ ডাউট হ'ল, মানে কাৰণ তেওঁ মিক্স কৰি থৈছিল এই PDSৰ চাউল আৰু তেওঁৰ দোকানৰ চাউলৰ সৈতে। তেতিয়া আমি তেওঁক জোখমাখ কৰোঁতে তাৰপিছত তেওঁৰ গুদামটো চাওঁ বুলি ক'লোঁ। যেতিয়া গুদামত দেখিলোঁ কি তেওঁ বহুত চৰকাৰী চাউলৰ বস্তা হৰ্ড কৰি থোৱা হৈছে, তেতিয়া আমি আমাৰ চিভিল ছাপ্লাইছত ফোন কৰি কথা পাতিলোঁ, পৰ্টেলত চাব দিলোঁ তেওঁৰ দোকানত বা গোডাউনত কিমান পৰিমাণৰ এই সামগ্ৰী থাকিব মানে এতিয়া প্ৰেজেণ্টলি। তাৰপিছত তেতিয়া ক'লে কি 65 কেজি চাউল থাকিব লাগে, বাকীবোৰ ডিষ্ট্ৰিবিউট কৰা হৈছে। তেতিয়া আমি তেতিয়া গম পালোঁ কি তেওঁতো কিবা এটা গণ্ডগোল কৰি আছে ইয়াত। তেতিয়া আমি এইটো চতিয়া অচি তেওঁক জনালোঁ, তেতিয়া আমি বস্তুটো চিজ কৰি আৰু তেওঁৰ দোকান আৰু গোডাউনটো চিল কৰিলোঁ।
অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে আজীৱন উদাত্ত কণ্ঠৰে মাত মাতি জাতীয় চেতনাৰ সঞ্চাৰ কৰা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্মদিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা সংগ্ৰামী, কবি, নাট্যকাৰ, গায়ক, গদ্য লেখক, সংবাদসেৱী ৰায়চৌধুৰীক তেজদীপ্ত ধ্যান ধাৰণা আৰু চেতনা সঞ্চাৰকাৰী কৰ্ম আৰু সৃষ্টিৰাজিৰ বাবে অসম কেশৰী উপাধিৰে বিভূষিত কৰা হৈছিল। 1950 চনত মাৰ্ঘেৰিটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিৰ পদ অলংকৃত কৰিছিল। 1965 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত ৰায়চৌধুৰীয়ে তুমি, বীণা, অনুভূতি, বেদনাৰ উল্কা আদি কাব্যপুথিৰ উপৰি কেইবাখনো নাটক ৰচনা কৰি অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়াই গৈছে। শিক্ষামন্ত্ৰী ডঃ ৰুণোজ পেগুৱে আজি অসমৰ জাতীয় জীৱনৰ বৰেণ্য সত্তা অসম কেশৰীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। স্বাধীনতা সংগ্ৰামৰ পৰা অসমীয়া ভাষা, সাহিত্য তথা সমাজ সংস্কৃতিলৈ ৰায়চৌধুৰীয়ে অমূল্য অৱদান আগবঢ়াই গৈছে বুলি তেওঁ উল্লেখ কৰে। অসম কেশৰীৰ স্বদেশ প্ৰেমৰ আদৰ্শই এখন সমৃদ্ধ অসম গঢ়াৰ বাবে প্ৰতিটো প্ৰজন্মক উৎসাহিত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শিৱসাগৰ জিলাৰ ফটিয়াপাৰ ৰূপহীমুখৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে দুজন গুৰুতৰভাৱে আহত হয়। নিহত লোকজন শিৱসাগৰ বেদবাৰীৰ বিপুল হাতীমুৰীয়া বুলি চিনাক্ত কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ নতুন 125 দিনীয়া নিয়োগ নিশ্চিত আঁচনি সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা আৰু অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ডঃ দেৱজিৎ মহন্তই অংশগ্ৰহণ কৰিব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।